বাছনিসকলৰ কৰ্ম দুই অধ্যায় পঞ্চাছদিনীয়া পৰ্বৰ দিনা পবিত্ৰ আত্মা নমা। পঞ্চাছদিনীয়া পৰ্বৰ দিনা যীশুৱে মনোনীত কৰা পাচনীসকল এঠাইত একেলগে গোট খাই আছিল। সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ বলাৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মতে আহি যি ঘৰ পাচনীসকল বহি আছিল সেই গোটেই ঘৰটো জুৰিলে। তেতিয়া তেওঁলোকৰ আগত জিভাৰ সদৃশ জুৰি ওলাই প্ৰতিজনৰ ওপৰত ৰৈ থাকিল। সেই সময়ত তেওঁলোক সকলোৱে পবিত্ৰ আত্মাৰে পূৰ হৈ আত্মাই নিৰ্দেশ দিয়াৰ দৰে আন আন ভাষাৰে কথা ক'বলৈ ধৰিলে। সেই সময়ত জেৰুচালেমত বাস কৰা ইহুদী লোক আৰু আকাশৰ তলত থকা সকলো দেশৰ পৰা অহা ধৰ্মীয় ভক্তসকল সেই ঠাইত আছিল। যেতিয়া স্বৰ্গৰ পৰা অহা সেই শব্দ তেওঁলোকে শুনিবলৈ পালে তেতিয়া তেওঁলোক একগোট হ'ল আৰু প্ৰতিজনে তেওঁলোকৰ নিজ ভাষাৰে পাচনীসকলক কথা কোৱা শুনি কিংকৰ্তব্যত বিমূঢ় হ'ল। তাতে তেওঁলোকে বিস্ময় মানিলে আৰু আচৰিত হৈ নিজৰ মাজতে ভুৰ ভুৰালে আৰু ক'লে, যিসকলে এই কথা কৈছে তেওঁলোক গালিলিয়া মানুহ নহয়নে? যদি সেয়ে সত্য হয় তেনেহ'লে আমি প্ৰতিজনে নিজ নিজ মাতৃভাষাত কেনেকৈ শুনিবলৈ পাইছোঁ? পাৰ্থিয়া, মাডিয়া, এলাম, মেচপটেমিয়া, জিহুদা, কুপাডকিয়া, পণ্ট, এছিয়া, ফিৰুগিয়া, পামফুলনিয়া, মিছৰ, এই সকলো দেশৰ মানুহ আৰু কুৰুনিয়াৰ ওচৰৰ লুবিয়াৰ সমীয়াত থকাসকল, ৰোম নগৰৰ পৰা অহা ইহুদীসকল আৰু ইহুদী ধৰ্ম লোৱা বিদেশী লোকসকল, ক্ৰীট আৰু আৰৱ দেশৰ মানুহবোৰে নিজ নিজ মাতৃভাষাত ঈশ্বৰৰ মহৰ আচৰিত কাৰ্যৰ কথা কৈ থকা শুনিবলৈ পোৱাত তেওঁলোকে বিস্ময় মানি সংশয় মনেৰে কোৱা কুই কৰি ক'লে, এই সকলোবোৰৰ অৰ্থ কি? কিন্তু কিছু সংখ্যক লোকে ক'লে, এইবোৰ মানুহ নহয়, এইবোৰ মানুহ নতুন দ্ৰাক্ষাৰস পান কৰি মতলীয়া হৈছে। পিতৰৰ বক্তৃততা। যেতিয়া পিতৰে এঘাৰজন পাচনীৰ সৈতে থিয় হৈ বৰ মাতেৰে ক'লে, হে যিহুদী লোকসকল, হে আটাই জেৰুচালেম নিবাসীসকল, এই কথা আপোনালোকৰ জ্ঞাত হওক আৰু মোৰ কথালৈ কাণ দিয়ক। আপোনালোকে যেনেকৈ ভাবিছে তেনেকৈ এওঁলোক মতলীয়া নহয়, কাৰণ এতিয়া পুৱাৰ ন মানহে বাজিছে, কিয়নো এই সকলো কথা জুৱেল ভাওবাদীৰ যোগে কোৱা হৈছিল। ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা বাকী দিম, যাতে তোমালোকৰ সতীসন্ততিসকলে ভাওবাণী প্ৰচাৰ কৰিব, তোমালোকৰ যুৱকসকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোকসকলে সপোন দেখিব, আৰু সেই কালত মই তোমালোকৰ দাস দাসীসকলৰ ওপৰত মোৰ আত্মা বাকী দিম, যাতে তেওঁলোকে ভাৱবাণী প্ৰচাৰ কৰিব, আৰু মই আকাশত অদ্ভুত লক্ষণ আৰু পৃথিৱীটো নানা পৰাক্ৰমৰ চিন যেনে তেজ, জুই আৰু ধোঁৱাস্বৰূপ মেঘ দেখুৱাম। প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন অহাৰ পূৰ্বেই সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজৰ দৰে হ'ব, কিন্তু যিকোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে সি পৰিত্ৰাণ পাব। হে ইজৰাইলী লোকসকল, এই কথাবোৰ শুনক, নাচৰিতা যীশু আপোনালোকলৈ ঈশ্বৰৰ মনোনীত জনহে হয়। এই বিষয়ে আপোনালোকে জানি আছে ঈশ্বৰে যে তেওঁৰ দ্বাৰাই আচৰিত আৰু অদ্ভুত কৰ্ম আৰু চিন তোমাৰ আপোনালোকৰ আগত দেখুৱালে, সেয়াও আপোনালোকে জানে, কাৰণ ঈশ্বৰৰ দ্বাৰাই তেওঁৰ নিৰ্ণীত আৰু পূৰ্বজ্ঞানেৰে তেওঁক তোলা হ'ল। কিন্তু আপোনালোকে তেওঁক বিধানহীনৰ হাতৰ দ্বাৰাই কোচত তুলি বধ কৰিলে, কিন্তু ঈশ্বৰে তেওঁক মৃত্যুৰ যাতনাৰ পৰা মুক্ত কৰি জীয়ালে, কিয়নো তেওঁ মৃত্যুৰ বন্ধনত থকা অসাধ্য। তেওঁৰ বিষয়ে দাউদে কৈছিল বোলে, মই সদায় প্ৰভুক মোৰ সন্মুখত দেখিলোঁ, মই লৰচৰ নহ'বলৈ তেওঁ মোৰ সোঁফালে থাকে, এই হেতুকে মোৰ মন আনন্দিত হৈছে, মোৰ জীৱাই উল্লাস কৰিছে আৰু মোৰ শৰীৰেও ভৰসাৰে বাস কৰিব, কিন্তু তুমি মৃতলোকত মোৰ আত্মাক নেৰিলা আৰু তোমাৰ পবিত্ৰজনক ক্ষয় পাবলৈ নিদিবা, তুমি মোক জীৱনৰ পথ দেখুৱাবা আৰু তোমাৰ সন্মুখত যি আনন্দ তাৰে মোক পূৰ কৰিবা। হে ভাইসকল, পিতৃ কুলপতি দাউদৰ কথা আপোনালোকৰ আগত স্পষ্টকৈ ক'ব পাৰোঁ যে তেওঁ মৰিল আৰু তেওঁক মৈদামত থোৱা হ'ল, তেওঁৰ সেই মৈদাম আজিলৈকে আমাৰ মাজত আছে, কিন্তু নিজে এজন ভাৱবাদী হৈ তেওঁৰ বংশৰ পৰা এজনক তেওঁ সিংহাসনত বহুৱাবলৈ ঈশ্বৰে শপত খাই যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞাৰ বিষয়ে জানিবলৈ পোৱাত ভৱিষ্যতৰ ঘটনালৈ চাই খ্ৰীষ্টেই পুনৰুত্থানৰ বিষয়ে ক'লে যে তেওঁক মৃতলোকত ত্যাগ কৰা নহ'ল আৰু তেওঁৰ শৰীৰো ক্ষয় নাপালে। সেই যীশুকে ঈশ্বৰে পুনৰাই মৈদামৰ পৰা জীৱিত কৰিলে, সেই ঘটনাৰ সাক্ষী আমি আছোঁ। এতেকে উত্তোলিত হৈ ঈশ্বৰৰ সোঁহাতে ওখ পদ পায় আৰু পবিত্ৰ আত্মাৰ বিষয়ে পিতৃৰ পৰা প্ৰতিজ্ঞা পায়, আপোনালোকে যি দেখিছে আৰু শুনি আছে এইবোৰ তেওঁলোক বাকী দিলে, কিয়নো দাউদ হ'লে স্বৰ্গলৈ উঠা নাই, কিন্তু তেওঁ নিজেই এই কথা ক'লে, প্ৰভুৱে মোৰ প্ৰভুক ক'লে, মোৰ সোঁফালে বহি থাকা যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰিৰ পীড়া নকৰোঁ। এইকাৰণে ইজৰাইলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জনা উচিত যে যিজনৰ কথা যিজন যীশুক আপোনালোকে কোচত দিলে ঈশ্বৰে হ'লে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে। 3000 লোক মণ্ডলীভুক্ত হোৱা। এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত পিতৰ আৰু আন পাচনীসকলক তেওঁলোকে ক'লে, হে ভাইসকল, আমি এতিয়া কি কৰিম? তেতিয়া পিতৰে তেওঁলোকক ক'লে, আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীশুখ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিষ্ম গ্ৰহণ কৰক। তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব, কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তানসকললৈ আৰু দূৰৈত থকা লোকসকলৰ কাৰণেও এই প্ৰতিজ্ঞা আছে যে আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব। ইয়াৰ ওপৰে তেওঁ ভালেমান কথাৰ সাক্ষ্য দি তেওঁলোকক উদগনি দিলে আৰু ক'লে, এই কুটিল লোকৰ পৰা নিজকে ৰক্ষা কৰক। তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিষ্ম ল'লে আৰু সেইদিনাই প্ৰায় 3000 লোকক তেওঁলোকৰ লগত লগোৱা হ'ল। পাছত তেওঁলোকে পাচনীসকলৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল, যাতে পাচনীসকলৰ দ্বাৰাই অনেক অদ্ভুত লক্ষণ আৰু আচৰিত চিন যেতিয়া দেখুওৱা হ'ল, তেতিয়া সকলো লোকৰ ভয় লাগিল আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে আৰু তেওঁলোকৰ অস্থাৱৰ আৰু স্থাৱৰ সম্পত্তি বেছি যাৰ যি প্ৰয়োজন সেইদৰে সকলোকে ভগাই দিলে। তাৰ পাছত সকলোৱে এক উদ্দেশ্যত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি সকলোৱে আনন্দৰে নম্ৰ হৃদয়েৰে বোৱা বোৱা কৰিলে আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰ পাত্ৰ হ'ল। প্ৰভুৱে দিনে দিনে প্ৰত্যান পোৱা লোকসকলক তেওঁলোকৰ লগত লগ লগাই দিলে।